وَإِذْ قَالَ مُوسَى لِقَوْمِهِ يَا قَوْمِ إِنَّكُمْ ظَلَمْتُمْ أَنفُسَكُمْ بِاتِّخَاذِكُمُ الْعِجْلَ فَتُوبُوا إِلَى بَارِئِكُمْ فَاقْتُلُوا أَنفُسَكُمْ ذَلِكُمْ خَيْرٌ لَكُمْ عِندَ بَارِئِكُمْ فَتَابَ عَلَيْكُمْ إِنَّهُ هُوَ التَّوَّابُ الرَّحِيمُ
আৰু স্মৰণ কৰা যেতিয়া মুছাই নিজ সম্প্ৰদায় কৈছিল হে মোৰ জাতি তোমালোকে দামী ৰুটিক উপাস্য ৰূপে গ্ৰহণ কৰি নিজৰ ওপৰত অন্যায় কৰিছা এতেকে তোমালোকে নিজৰ প্ৰাণ নিজেই বিসৰ্জন দি সৃষ্টিকৰ্তাৰ ওচৰত তৌবা কৰা এইটোৱে হৈছে তোমালোকৰ সৃষ্টিকৰ্তাৰ ওচৰত তোমালোকৰ বাবে কল্যাণকৰ তাৰপিছত তেওঁ তোমালোকক ক্ষমা কৰিছিল নিশ্চয় তেওঁ ক্ষমাশীল অতি দয়ালু।